Ella, Akashvani. বাতৰি সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত সামৰণি পৰা ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰি কয় যে ইয়াৰ জৰিয়তে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ যোগ্যতাৰ বহুল প্ৰচাৰ সম্ভৱ হৈ উঠিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চি ৰাজা গোপালাচাৰীৰ প্ৰতিমূৰ্তি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত মুকলি কৰে। প্ৰাক্তন ৰেলমন্ত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ মুকুল ৰয়ৰ যোৱা নিশা কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত 71 বছৰ বয়সত মৃত্যু হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টুটিকৰিণ বন্দৰত 1500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীত সামৰণি পৰা ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত আজি এটা সংস্কৃত শুভাচিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক সন্মিলনখনৰ জৰিয়তে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ যোগ্যতাৰ বহুল প্ৰচাৰ সম্ভৱ হৈ উঠিছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰযুক্তিৰ ক্ষেত্ৰখনত থকা ভাৰতৰ যুৱ সমাজৰ অগ্ৰণী মানসিকতাই কিদৰে মানৱতাক উপকৃত কৰিব পাৰে সেয়াও এই সন্মিলনখনৰ জৰিয়তে প্ৰতিফলিত হল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চি ৰাজা গোপালাচাৰীৰ প্ৰতিমূৰ্তি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত মুকলি কৰে। ৰাষ্ট্ৰপতি ভৱনৰ অশোক মণ্ডপৰ মুকলি ঠাইত থকা ব্ৰিটিছ স্থপতিবিদ এডৱিন লুটিয়েন্সৰ প্ৰতিমূৰ্তিটো আঁতৰাই ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চি ৰাজা গোপালাচাৰীৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ঔপনিৱেশিক চিন্তাধাৰাৰ সলনি ভাৰতৰ গৌৰৱোজ্জ্বল সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাক তুলি ধৰি দেশৰ প্ৰতি অতুলনীয় অৱদান আগবঢ়োৱাসকলক স্মৰণ কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, ডঃ এছ জয়শংকৰ, ধৰ্মেন্দ্ৰ প্ৰধান, গজেন্দ্ৰ সিং শেখাৱত, ডঃ এল মুৰুগান আৰু চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজাজী উৎসৱৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা 1 মাৰ্চলৈ চি ৰাজাগোপালাচাৰী বিষয়ক এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। প্ৰাক্তন ৰেলমন্ত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ মুকুল ৰয়ৰ যোৱা নিশা কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত 71 বছৰ বয়সত মৃত্যু হয়। তেওঁৰ পুত্ৰ সুধাংশু ৰয়ে জনোৱা অনুসৰি কেইবাটাও স্বাস্থ্যজনিত সমস্যাত দীৰ্ঘদিন ধৰি ভুগি থকাৰ পাছত নিশা প্ৰায় 1:30 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ আগেয়ে মুকুল ৰয়ে নিখিল ভাৰত তৃণমূল কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক নেতা আছিল আৰু এসময়ত তেওঁ দলৰ দ্বিতীয় স্থানত আছিল। শ্ৰীৰয়ে 1998 চনত তৃণমূল কংগ্ৰেছ দল গঠন হোৱাৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত আছিল। কংগ্ৰেছত যোগদানৰ জৰিয়তে তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল। পাছত তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জীৰ সৈতে হোৱা মতানৈক্যৰ পৰিপ্ৰেক্ষিতত মুকুল ৰয়ে বিজেপিত যোগদান কৰে। বিজেপিৰ টিকটত তেওঁ 2021 চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত কৃষ্ণনগৰ উত্তৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। কিন্তু নিৰ্বাচনৰ পাছতে তেওঁ পুনৰ তৃণমূল কংগ্ৰেছলৈ ঘূৰি আহে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰয়ৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজৰ সেৱাৰ প্ৰতি থকা মনোভাৱৰ বাবে মুকুল ৰয় স্মৰণীয় হৈ থাকিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰত টেক্সি সেৱাৰ চালক অৰ্থাৎ সাৰথীসকলৰ সৈতে মত বিনিময় কৰে। এই সন্দৰ্ভত প্ৰকাশ কৰা এটা ভিডিঅ'ত শ্ৰীশ্বাহে কয় যে ভাৰত টেক্সি সমবায়ৰ জৰিয়তে চালকসকলক তেওঁলোকৰ কামৰ মালিকীস্বত্ব প্ৰদানেৰে সবলীকৰণৰ আঁচনি লোৱা হৈছে। তেওঁ কয় যে এই নতুন টেক্সি সেৱাই ব্যক্তিগত টেক্সি কোম্পানীসমূহৰ সেৱা গ্ৰাহক আৰু চালকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ওৰ পেলাব। লগতে এই নতুন সেৱাই সমবায়ক নহয় বৰং চালকসকলক লাভান্বিত কৰিব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত টেক্সি সেৱা চালকৰ কল্যাণ আৰু যাত্ৰীৰ সুৰক্ষাৰ উপযুক্ত মঞ্চ হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টুটিকৰিণ বন্দৰত 1500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত VOC মেৰিটাইম হেৰিটেজ মিউজিয়াম, 8 মেগাৱাটৰ ৱাইন ফাৰ্মৰ আধাৰশিলা আৰু 5 মেগাৱাটৰ বেটাৰী শক্তি সঞ্চয় ব্যৱস্থাৰ উপৰি সামাজিক দায়বদ্ধতা বিষয়ক প্ৰকল্পও আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা 2025-26 বৰ্ষৰ সাৰস মেলাত আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও অংশ ল'ব। কালিৰে পৰা অনুষ্ঠিত এই মেলাত গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে। এই মেলাত বিভিন্ন ৰাজ্যৰ 250খনৰো অধিক বিপণীয়ে অংশ লৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰি মহাৰাষ্ট্ৰ, ছত্তীশগড়, গোৱা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পঞ্জাব হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী এই বিপণীসমূহত প্ৰদৰ্শন কৰা হৈছে। আজিৰে পৰা আটাইকেইটা দিনত বিভিন্ন ক্ৰীড়া, পৰম্পৰাগত খেল, ফটোগ্ৰাফী, পুষ্পসজ্জা আৰু ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। চৰস মেলাই ৰাজ্যখনত তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সবলীকৰণৰ পথসমূহ সুচল কৰিব বুলি আশা কৰা হৈছে। 8 মাৰ্চত এই মেলাৰ সামৰণি পৰিব। লণ্ডনত অনুষ্ঠিত 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা বাফটাত মণিপুৰী ভাষাৰ হাস্য ব্যংগছবি বুঙে শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ভাৰতীয় চিনেমা, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ছবিৰ বাবে এই সন্মান গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ফাৰহান আখতাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টৰ প্ৰযোজিত বুং হৈছে লক্ষ্মীপ্ৰিয়া দেৱীৰ পৰিচালনাৰ প্ৰথমখন ছবি। শিশু অভিনেতা গুগুন কিপজেন আৰু বালা হিজামে অভিনয় কৰা এই মণিপুৰী ছবিখনে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ছবিক পাছ পেলাই এই বঁটা লাভ কৰে। বুং শব্দৰ অৰ্থ হৈছে মণিপুৰী ভাষাত সৰু ল'ৰা। ছবিখনত সামাজিক আৰু ৰাজনৈতিকভাৱে অস্থিৰ পৰিস্থিতিত এটা সৰু ল'ৰাৰ কাহিনীক চিত্ৰায়ণ কৰা হৈছে। একচন থ্ৰীলাৰ ওৱান বেটেল আফটাৰ এনাডাৰে শ্ৰেষ্ঠ ছবিকে ধৰি 6টা বঁটা লাভ কৰিছে। পল থমাছ এণ্ডাৰছনে এই ছবিখনৰ বাবে শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা লাভ কৰে। তেওঁ লগতে শ্ৰেষ্ঠ এডপ্টেড স্ক্ৰীণপ্লে আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ বঁটাও লাভ কৰে। ভেম্পায়াৰৰ ওপৰত নিৰ্মিত ছবি চিনাৰ্ছ আৰু গথিক হৰৰ ফ্ৰেংকেষ্টাইনে 3টাকৈ বঁটা লাভ কৰে। নেপালৰ থাডিঙৰ চাৰাউণ্ডিৰ সমীপত আজি পুৱা এখন বাছ দুৰ্ঘটনাত পতিত হোৱাত 2 বিদেশী পৰ্যটকসহ 17 লোকৰ মৃত্যু হয়। পোখাৰাৰ পৰা কাঠমাণ্ডু অভিমুখে আহি থকা বাছখন পৃথ্বী ঘাইপথৰ পৰা ত্ৰিশুলী নদীত পৰি যায়। বাছখনত মুঠ 44 যাত্ৰী আছিল। ইয়াৰে 26 উদ্ধাৰ কৰি বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোত এজন পুৰুষ আৰু এগৰাকী মহিলা বিদেশী পৰ্যটকৰ মৃত্যু হয়। তেহৰাণত থকা ভাৰতীয় দূতাবাসে ইৰাণত বসবাস কৰা ভাৰতীয়সকলক বাণিজ্যিক বিমানকে ধৰি সহজলভ্য অন্যান্য পৰিবহণ ব্যৱস্থাৰে যথাসম্ভৱ দেশখন ত্যাগ কৰাৰ আহান জনাইছে। দূতাবাসে এই সন্দৰ্ভত চলিত বছৰৰ 14 নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাত কোৱা হৈছিল যে ভাৰতীয় নাগৰিক আৰু ভাৰতীয় বংশোদ্ভৱসকলে সাৱধান হৈ চলা উচিত। তেওঁলোকক প্ৰতিবাদ আৰু বিক্ষোভস্থলীসমূহলৈ নাযাবলৈ উপদেশ দিয়াৰ লগতে ইৰাণৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছিল। ভাৰতীয় নাগৰিকসকলে সকলো সময়তে পাছপৰ্ট আৰু পৰিচয় পত্ৰ ৰৈ ফুৰিবলৈ উপদেশ দিয়া হৈছিল। ভাৰতীয় দূতাবাসে ভাৰতীয় লোকসকলৰ সুবিধাৰ বাবে 9891218109890 9891218109902 9899321092 9899321092 9899321092 নম্বৰৰ 4টা হেল্পলাইন নম্বৰ মুকলি কৰিছে। মেক্সিকোৰ ভাৰতীয় দূতাবাসে দেশখনৰ বিভিন্ন স্থানত চলি থকা নিৰাপত্তা বাহিনীৰ অভিযান, পথ অৱৰোধ আৰু অপৰাধমূলক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি সেই দেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পৰামৰ্শ আগবঢ়াইছে। ভাৰতীয় নাগৰিকসকলক পৰাপক্ষত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আঁতৰি থকা, বাসস্থানৰ চৌপাশৰ পৰিৱেশৰ প্ৰতি দৃষ্টি ৰখা, বিশেষ প্ৰয়োজন নহলে নিজৰ ঘৰৰ পৰা বাহিৰলৈ নোলোৱা, স্থানীয় প্ৰচাৰ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত শেহতীয়া বা বাতৰিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ দূতাবাসে আহান জনাইছে। লগতে জৰুৰীকালীন অৱস্থাত 911 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে। তদুপৰি ভাৰতীয় দূতাবাসে নাগৰিকসকলৰ তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গক নিজৰ থকা ঠাইৰ বিস্তৃত বিৱৰণ ফোন অথবা সামাজিক মাধ্যমৰ জৰিয়তে জনাবলৈও পৰামৰ্শ দিছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ সদস্যক আক্ৰমণ কৰা ঘটনাক বিজেপিয়ে গৰিহণা দিয়ে। সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্ৰ শ্বাহনৱাজ হুছেইনে অভিযোগ কৰে যে বিশ্ববিদ্যালয়খনত বাওপন্থী ছাত্ৰ সংগঠনসমূহে অৰাজকতাৰ পৰিৱেশ অব্যাহত ৰাখিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত সামৰণি পৰা ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰি কয় যে ইয়াৰ জৰিয়তে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ যোগ্যতাৰ বহুল প্ৰচাৰ সম্ভৱ হৈ উঠিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গৱৰ্ণৰ জেনেৰেল শ্ৰী ৰাজা গোপালাচাৰীৰ প্ৰতিমূৰ্তি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত মুকলি কৰে। প্ৰাক্তন ৰেলমন্ত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ মুকুল ৰয়ৰ যোৱা নিশা কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত 71 বয়সত মৃত্যু হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টুটিকৰিণ বন্দৰত 1500 কোটি ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।